জোহনে লিখা শুভবাৰ্তা তিনি অধ্যায়। যীশুৰ ওচৰলৈ নিকোডিমৰ আগমন। ফৰিচীসকলৰ মাজত নিকোডিম নামেৰে এজন লোক আছিল। তেওঁ ইহুদী পৰিষদৰ এজন অধিকাৰী আছিল। এদিন ৰাতি তেওঁ যীশুৰ ওচৰলৈ আহি ক'লে, ৰবি, আমি জানো যে আপুনি ঈশ্বৰৰ ওচৰৰ পৰা অহা এজন শিক্ষক, কিয়নো আপুনি এই যি আচৰিত চিন দেখুৱাইছে। ঈশ্বৰ সংগী নহ'লে এনে চিন কোনেও দেখুৱাব নোৱাৰে। উত্তৰত যীশুৱে নিকোডিমক ক'লে, মই আপোনাক সঁচাকৈয়ে কওঁ, নতুন জন্ম নহ'লে কোনেও ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে। নিকোডিমে তেওঁক ক'লে, মানুহ বুঢ়া হ'লে কেনেকৈ তেওঁ জন্ম হ'ব পাৰে? তেওঁ দ্বিতীয়বাৰ মাকৰ গৰ্ভত সোমাই জন্মগ্ৰহণ কৰিব পাৰিবনে? যীশুৱে উত্তৰ দিলে, মই আপোনাক সঁচাকৈয়ে কৈছো, জল আৰু আত্মাৰ পৰা জন্ম নহ'লে কোনেও ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰে। শৰীৰৰ পৰা যাৰ জন্ম হয় সেয়ে শৰীৰৰ হয়, আৰু আত্মাৰ পৰা যাৰ জন্ম হয় সেয়ে আত্মাৰ হয়। মই যে আপোনাক আপোনালোকৰ নতুনকৈ জন্ম হোৱা প্ৰয়োজন বুলি ক'লো এই কথাত বিস্মিত নহ'ব। বায়ুৱে যি দিশলৈ ইচ্ছা কৰে সেই দিশলৈকে বয়। আপুনি তাৰ শব্দ শুনিবলৈ পায়, কিন্তু ক'ৰ পৰা আহে বা ক'লৈনো যায় সেই বিষয়ে আপুনি নাজানে। আত্মাৰ পৰা যিসকলৰ জন্ম হয় তেওঁলোক সকলোৰে তেনেকুৱা হয়। নিকোডিমে উত্তৰ দি তেওঁক ক'লে, এইবোৰ কেনেকৈ হ'ব পাৰে? যীশুৱে উত্তৰ দি তেওঁক ক'লে, আপুনি ইজৰাইলৰ শিক্ষক হৈও এইবোৰ কথা নুবুজেনে? আপোনাক সঁচাকৈয়ে কওঁ, আমি যি জানো তাকে কওঁ আৰু যি দেখোঁ সেই বিষয়ত সাক্ষ্য দিওঁ, কিন্তু আপোনালোকে আমাৰ সাক্ষ্য গ্ৰহণ নকৰে। মই আপোনালোকক পাৰ্থিৱ বিষয়ৰ কথা ক'লে আপোনালোকে যদি বিশ্বাস নকৰে, তেনেহ'লে মই স্বৰ্গীয় বিষয়ৰ কোনো কথা ক'লে কেনেকৈ বিশ্বাস কৰিব? যিজন স্বৰ্গৰ পৰা নামি আহিল সেই মানুহৰ পুত্ৰৰ বাহিৰে কোনো স্বৰ্গলৈ উঠা নাই। মচীয়ে যেনেকৈ মৰুপ্ৰান্তত সাপটোক ওপৰত তুলিছিল, তেনেকৈ মানুহৰ পুত্ৰকো অৱশ্যই ওপৰত উঠোৱা হ'ব, যাতে তেওঁত বিশ্বাস কৰা সকলোৱে অনন্ত জীৱন পাব পাৰে। কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। কিয়নো জগতক দোষী সাব্যস্ত কৰিবলৈ নহয়, কিন্তু জগতে তেওঁৰ দ্বাৰাই পৰিত্ৰাণ পাবলৈহে ঈশ্বৰে পুত্ৰক জগতলৈ পঠিয়ালে। তেওঁত বিশ্বাস কৰাজনৰ সুদবিচাৰ কৰা নহয়, বিশ্বাস নকৰাজনক দোষী কৰা হ'ল, কিয়নো তেওঁ একমাত্ৰ ঈশ্বৰৰ পুত্ৰৰ নামত বিশ্বাস কৰা নাই। সুদবিচাৰৰ কাৰণ এয়ে যে জগতলৈ পোহৰ আহিল, কিন্তু মানুহে পোহৰতকৈ আন্ধাৰক অধিক প্ৰেম কৰিলে, কাৰণ তেওঁলোকৰ কৰ্ম মন্দ আছিল। কিয়নো যিজনে কু আচৰণ কৰে তেওঁ পোহৰক ঘৃণা কৰে, আৰু তেওঁৰ কৰ্ম যেন প্ৰকাশ নাপায় এইকাৰণে তেওঁ পোহৰলৈ নাহে। কিন্তু যিজনে সত্য আচৰণ কৰে তেওঁ পোহৰৰ ওচৰলৈ আহে, যাতে সেই পোহৰত স্পষ্ট বুজা যায় যে তেওঁৰ সকলো কৰ্ম ঈশ্বৰৰ বাধ্যতাত হৈছে। যীশু আৰু বাপ্তিষ্মদাতা জোহন। তাৰ পাছত যীশু আৰু তেওঁৰ শিষ্যসকল যিহুদিয়া প্ৰদেশলৈ গ'ল। তাত তেওঁৰ শিষ্যসকলৰ সৈতে কিছুদিন থাকি লোকসকলক বাপ্তিষ্ম দি আছিল। জোহনেও চালিম নামৰ গাঁওখনৰ ওচৰতে থকা এনৌন নামৰ ঠাইখনত বহুত পানী থকাৰ কাৰণে তাতে বাপ্তিষ্ম দি আছিল, আৰু লোকসকলেও তেওঁৰ ওচৰলৈ আহি বাপ্তিষ্ম লৈছিল। তেতিয়াও জোহন বন্দীশালত বন্দী হোৱা নাছিল। সেই সময়ত ইহুদী ৰীতি অনুসাৰে সুচী হোৱাৰ বিষয়টো লৈ জোহনৰ কেইজনমান শিষ্য আৰু এজন ইহুদী মানুহৰ মাজত তৰ্ক বিতৰ্কৰ সৃষ্টি হ'ল। পাছত তেওঁলোকে জোহনৰ ওচৰলৈ গৈ ক'লে, ৰবি, জৰ্ডন নদীৰ সিপাৰে যিজন লোক আপোনাৰ লগত আছিল আৰু যিজনৰ বিষয়ে আপুনি সাক্ষ্য দিছিলে, চাওক, তেওঁ বাপ্তিষ্ম দি আছে আৰু সকলো মানুহ তেওঁৰ ওচৰলৈ গৈ আছে। জোহনে উত্তৰ দিলে, স্বৰ্গৰ পৰা দিয়া নহ'লে কোনেও একোকে লাভ কৰিব নোৱাৰে। মই কৈছিলো যে মই খ্ৰীষ্ট নহওঁ, কিন্তু মোক তেওঁৰ আগেয়ে পঠোৱা হৈছে, এই কথাৰ সাক্ষ্য তোমালোকে নিজেই দিব পাৰা। যিজনৰ হাতত কইনাক দিয়া হয় তেওঁ দৰা, কিন্তু দৰাৰ বন্ধুজন থিয় হৈ থাকে আৰু দৰাৰ কথা শুনে। দৰাৰ মতে যেতিয়া শুনে বন্ধুজন অতিশয় আনন্দিত হয়, তেনেহ'লে মোৰো সেই আনন্দ সম্পূৰ্ণ হ'ল। তেওঁ বাঢ়ি বাঢ়ি যাব লাগে, কিন্তু মই হ'লে সৰু হৈ হৈ যাব লাগে। স্বৰ্গৰ পৰা যিজন আহিল, যিজন ওপৰৰ পৰা আহিছে তেওঁ সকলোৰে ওপৰত, যিজন জগতৰ পৰা আহে তেওঁ জগতৰ আৰু তেওঁ জাগতিক কথাহে কয়, কিন্তু যিজন স্বৰ্গৰ পৰা আহিছে তেওঁ সকলোতকৈ উদ্ধত। তেওঁ যি দেখিলে আৰু শুনিলে তাৰে সাক্ষ্য দিয়ে, কিন্তু তেওঁৰ সাক্ষ্য কোনেও গ্ৰহণ নকৰে। যিজনে তেওঁৰ সাক্ষ্য গ্ৰহণ কৰিছে তেওঁ তাৰ দ্বাৰাই প্ৰমাণ কৰে যে ঈশ্বৰেই সত্য, কাৰণ ঈশ্বৰে যিজনক পঠিয়াইছে তেওঁ ঈশ্বৰৰ কথাকে কয়। ঈশ্বৰে তেওঁক জোখ মাপ কৰি তেওঁৰ আত্মা দিয়া নাই। পিতৃয়ে পুত্ৰক প্ৰেম কৰে আৰু তেওঁৰ হাতত সকলো শুধাই দিলে। পুত্ৰত বিশ্বাস কৰা জনৰ অনন্ত জীৱন আছে। পুত্ৰক অমান্য কৰাজনে জীৱনৰ দৰ্শন নাপাব, কিন্তু ঈশ্বৰৰ ক্ৰোধহে তেওঁৰ ওপৰত থাকে।